এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহ সম্পন্ন, জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে দিল্লীত, পি এম আৱাস যোজনা গ্ৰামীণৰ অন্তৰ্গত 3 লাখৰো অধিক হিতাধিকাৰীলৈ ৰাজ্যত গৃহ নিৰ্মাণৰ মঞ্জুৰি পত্ৰ, অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ ক্ষেত্ৰ কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন, শ্বহীদ দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ অনুষ্ঠান, ইণ্ডিগ বিমান বাতিলৰ ঘটনাৰ বুজ লবলৈ কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰালয়ৰ উপসঞ্চালক বিজয় প্ৰতাপ সিঙৰ গুৱাহাটীত সংবাদমেল, আৰু কটকৰ বাৰাবতী ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি টুৱেণ্টি শৃংখলাৰ প্ৰথমখন খেল। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যপাল আৰু কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। সমাৱৰ্তন ভাষণত ৰাজ্যপালগৰাকীয়ে 2047 চনলৈ ভাৰতবৰ্ষ এখন বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ সপোন পূৰণ কৰাৰ দায়িত্ব দেশৰ নৱপ্ৰজন্মৰ ওপৰতে ন্যস্ত আছে বুলি মন্তব্য কৰে। এই সমাৰোহত 2804গৰাকী পি এইচ ডি, স্নাতক, স্নাতকোত্তৰ তথা ডিপ্লমাৰ শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। তদুপৰি শৈক্ষিক উৎকৰ্ষতাৰ বাবে 125গৰাকী শিক্ষাৰ্থীক স্বৰ্ণ পদক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই সমাৰোহত জনতাৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে ডি লিট উপাধি প্ৰদান কৰা হয়। শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰে এই সন্মান গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশ লয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে 1985 চনত অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সকলোৱে ৰাজ্যখনক লৈ ইতিবাচক মনোভাৱ পোষণ কৰি আছিল যদিও আলফাকে ধৰি বিভিন্ন উগ্ৰবাদ তথা গুপ্ত হত্যাৰ দৰে বিষয়সমূহে ৰাজ্যখনৰ সমাজ ব্যৱস্থা স্খলিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। এনে নেতিবাচক পৰিৱেশৰ পৰিৱৰ্তে সম্প্ৰতি ৰাজ্যখন উন্নয়ন আৰু প্ৰগতিৰ নতুন দিগন্তৰ দিশে ধাৱমান হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
আজি আমি বিশ্বৰ প্ৰেক্ষাপটত প্ৰতিযোগী হিচাপে থিয় হ'ব পাৰিছো, আৰু যদি আমি ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত চাওঁ, আজি অসমেও মূৰ দাঙি উঠিব পাৰিছো। কেইটামান দিন আগতে কৰ্ণাটকৰ এগৰাকী মন্ত্ৰীয়ে কৈছিলে যে অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ কিয় হ'ব লাগে। তেতিয়া মই চিন্তা কৰিছিলো যে কৰ্ণাটকৰ এজন মন্ত্ৰীৰ মুখত অসমৰ নাম উচ্চাৰণ হোৱা মানে আমি যোৱাটো দশকত কিমানখিনি আগবাঢ়িব পাৰিছো। আজি লাহে লাহে বিশ্বৰ প্ৰেক্ষাপটত ভাৰত যেনেকে প্ৰতিযোগী হৈছে, আজি ৰাষ্ট্ৰৰ প্ৰেক্ষাপটত আমি অসমো ডিপেণ্ডেণ্ট ষ্টেটৰ পৰিৱৰ্তে আজি এখন আমি কম্পিটিটিভ ষ্টেটলৈ ৰূপান্তৰ হৈছো।
ৰাজ্যত সম্প্ৰতি কমেও 25খন বিশ্ববিদ্যালয়, 15খন চিকিৎসা মহাবিদ্যালয়, 20খন অভিযান্ত্ৰিক মহাবিদ্যালয় তথা বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান স্থাপনৰ জৰিয়তে শিক্ষাৰ্থী সমাজে নতুন সুযোগ সুবিধা লাভ কৰা বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত ঔদ্যোগিকীকৰণৰ নতুন পৰিৱেশ গঢ় লৈ উঠিছে। দুৰ্নীতি অবিহনে যোগ্য নিবনুৱাই সংস্থাপনৰ সুবিধা লাভ কৰা বুলিও মুখ্যমন্ত্ৰীয়ে কয়। সাংস্কৃতিক, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে নতুন প্ৰয়াসৰ জৰিয়তে ৰাজ্যখন সম্প্ৰতি দেশৰ ভিতৰতে শক্তিশালী ৰাজ্যত পৰিণত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এই প্ৰসংগতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা মহিলা ক্ৰিকেটাৰ চিমু দাসৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰহেৰে এই বিষয়টো মুখ্যমন্ত্ৰীক ফোনযোগে অৱগত কৰাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ হিতাধিকাৰীসকলক মঞ্জুৰি পত্ৰ বিতৰণৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বকুৰ গান্ধী মৈদানত উদ্বোধন কৰে। 2025-26 বৰ্ষৰ বাবে 3 লাখৰো অধিক হিতাধিকাৰীক এই মঞ্জুৰি পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয়ভাৱে বুকত আয়োজিত বিতৰণ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বে ন্যূনতম পৰিমাণত আবণ্টন কৰা ধনৰাশিৰ তুলনাত বৰ্তমান চৰকাৰে এই আঁচনিৰ গৃহ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলক 1.5 লাখকৈ টকা দিয়াটো তাৎপৰ্যপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে। সম্প্ৰতি যোগ্যসকলেহে চৰকাৰী আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ সুযোগ পাইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। লক্ষীমপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ মঞ্জুৰি পত্ৰ মুঠ 458টা পৰিয়ালক অৰ্পণ কৰা হয়। এই অনুষ্ঠানত বিধায়ক মানৱ ডেকা, জিলা আয়ুক্তকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। যোৰহাট জিলাৰ 4টা বিধানসভা সমষ্টিতে আজি এই অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। যোৰহাট বিধানসভা সমষ্টিৰ বাবে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত আৰু তিতাবৰ, মৰিয়নী তথা তিয়ক বিধানসভা সমষ্টিতো এই উপলক্ষে অনুমোদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। শ্ৰীভূমি জিলাত মন্ত্ৰী কৃষ্ণেন্দু পালৰ উপস্থিতিত 4226গৰাকী হিতাধিকাৰীক নতুন গৃহ নিৰ্মাণৰ মঞ্জুৰি পত্ৰ প্ৰদান কৰা হয়। ধুবুৰী, ওদালগুৰি, তামোলপুৰ, মঙলদৈ, মানকাছৰ, নলবাৰী, কোকৰাঝাৰ, বিশ্বনাথ আদিতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ মঞ্জুৰি পত্ৰ প্ৰদান কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
ঐতিহাসিক অসম আন্দোলনত বহুলোকে প্ৰাণাহুতি দিছিল, বহুলোক চিৰদিনলৈ ঘূণীয়া হৈছিল, বহু মাতৃৰ বুকু সুদা হৈছিল, বহু পত্নীৰ সেন্দুৰ মচা গৈছিল, বহু সন্তান অনাথ হৈছিল। 1985 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল যদিও অসম আন্দোলনৰ শ্বহীদসকলে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈছিল। বহুকেইখন চৰকাৰ আহিল আৰু গ'ল, কিন্তু অসম আন্দোলনৰ শ্বহীদসকল লোকচক্ষুৰ পৰা আঁতৰি থাকিল। শেহতীয়াকৈ অসম চৰকাৰৰ উদ্যোগত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰা হ'ল আৰু তেওঁলোকৰ তথ্য প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰা হ'ল। এই প্ৰয়াসৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ল আৰু এই কাম সম্পূৰ্ণ হৈ উঠিল। এই শ্বহীদ স্মাৰকত মুঠ 860 গৰাকী শ্বহীদৰ বহুসংখ্যকৰে প্ৰতিচ্ছবি সংৰক্ষণ কৰা হৈছে আৰু তেওঁলোকৰ আত্মবলিদানৰ বিষয়ে খোদিত কৰা হৈছে। অৱশেষত শ্বহীদসকললৈ অহা স্বীকৃতিয়ে শ্বহীদ পৰিয়ালসমূহক আনন্দিত কৰি তুলিছে। আজি আমি লৈ আহিছো 1983 চনত নলবাৰীত শ্বহীদ হোৱা ঘনশ্যাম তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ কৰুণাকান্ত তালুকদাৰৰ উপলব্ধি।
মই শ্বহীদ পৰিয়ালৰ পায়েক হিচাপে মই আজি বহুত আনন্দ পাইছো, কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এখন স্মাৰক দিছে, শ্যাম স্মাৰক ধন্যবাদ ধন্যবাদ দিছো। মোৰ ভাইটি যেতিয়া ক্লাছ ফাইভ পঢ়ি আছিল এমভি স্কুলত, তেতিয়া জোৰ আন্দোলন কৰি আছে তেতিয়া শিক্ষণত, তেতিয়া অলপ ব্যৱসায় কৰিছিল, সেই ব্যৱসায়ৰ লগত সহায় কৰাৰ কাৰণে আমাৰ ভাইটিও ওচৰৰে এখন বজাৰ আছিল, বুলু বজাৰ বুলি কয়, তাত দিব গৈছিল। যাওঁতে বজাৰখনত হঠাৎ মানে বঙাল স্ফুৰণ হল। মোৰ ভাইটি কিন্তু বঙাল স্ফুৰণ নিহত হোৱা নাছিল, তেওঁ ঘৰৰ পিনে দৌৰি আহিছিল, ঘৰৰ পিনে দৌৰি আহোঁতে তেতিয়া চব নহল গত বিদেশীবিলাকে পথাৰত এই দলবাৰী বুলি কয় দলবাৰী যে মানে চপৰা কোবাই আছিল, তেতিয়া মানুহখিনি বিশেষকৈ বেছিভাগে ভাইটি আছিল, মানে আমাৰ অসমীয়া মানুহখিনি যাতে আছিল, তাতে ভাইটো এনেকুৱা ঘৰত আহি থাকোঁতে দলবাৰী যে মাথাত খালি তেখেতক মাৰি শেষ কৰিছিল। গোটেই সেনেকুৱা কৰি এটা সাংঘাতিক ধৰণে মৃত্যুবৰণ আছিল, যাক মানে কল্পনা কৰিব নোৱাৰি।
কাইলৈ শ্বহীদ দিৱসৰ পূৰ্বে আজি বিয়লি থাপনা স্থাপন, ভাগৱত পাঠ, শ্বহীদ প্ৰণাম জ্যোতি প্ৰজ্বলন, অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিত একচিকৈ বন্তি প্ৰজ্বলন, দিহানাম থিয়নাম আদিৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অক্ষয় বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পূৰ্বে আজি পুৱা মুখ্যমন্ত্ৰীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ কাইলৈ হ'বলগীয়া শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধনৰ প্ৰস্তুতিৰ বুজ লয়। তেওঁ স্মাৰক ক্ষেত্ৰত কাইলৈ হ'বলগীয়া অনুষ্ঠানলৈ ৰাইজক আমন্ত্ৰণ জনাইছে। আমাৰ সংবাদদাতাই জনোৱা মতে কাইলৈ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। পশ্চিম বৰাগাঁৱত নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে বৰাগাঁৱত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্ৰাৰ্থনাগৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব। ৰাজ্যৰ বিভিন্ন জিলাত শ্বহীদ দিৱস পালনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই সুধাকণ্ঠৰ শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীতটি বিভিন্ন স্থানত সমূহীয়াকৈ পৰিৱেশন কৰা হ'ব। ইয়াৰ উপৰি জিলা আৰু সমজিলাৰ সদৰসমূহতো কাইলৈ বিস্তৃত কাৰ্যসূচীৰে শ্বহীদ দিৱসৰ আয়োজন কৰা হৈছে। ইণ্ডিগ' বিমান বাতিল আৰু উড়ন অৱতৰণৰ বিলম্ব হোৱা ঘটনাৰ ক্ষেত্ৰভিত্তিক পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান মন্ত্ৰালয়ৰ উপসঞ্চালক বিজয় প্ৰতাপ সিং আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। বিমানৰ উড়ন অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে সন্মুখীন হোৱা দুৰ্ভোগৰ বুজ ল'বলৈ উপসঞ্চালকগৰাকীয়ে যাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে কয় যে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত যাত্ৰীৰ সুবিধা আৰু সুৰক্ষাকে অগ্ৰাধিকাৰ দিছে, তৎসত্বেও যাত্ৰীসকলে সন্মুখীন হোৱা এই পৰিস্থিতি অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি তেওঁ ভৱিষ্যতে ইয়াৰ পুনৰাবৃত্তি নঘটাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব বুলি জানিবলৈ দিয়ে।
এই চিজ আপকে মাধ্যম সে লোগোঁ কো কোবা জাতো কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি সবসে ফার্স্ট প্রায়োরিটি হে কি প্যাসেঞ্জার্স কো দিক্কত না হো উনকি সেফটি অর উনকা আরাম ইয়ে হাম লোগোঁ কে লিয়ে সবসে বড়ি প্রায়োরিটি হে অর ইয়ে ঠিক হে আনফর্চুনেট ইনসিডেন্টস ইয়ে হো গিয়া উস টাইম পে তো উস পে ও নহীং থা লেকিন ইয়ে চিজ কো হাম वो अच्छी तरीके से कंट्रोल करेंगे और ये सब तो क्यों हुआ है इसका पता लगा के रहेंगे और उसका जो कार्रवाई करेंगे उस पे।
উল্লেখযোগ্য যে বিমান বাতিলৰ ফলত ইণ্ডিগ' বিমান কৰ্তৃপক্ষই ইতিমধ্যে দেশজুৰি 827 কোটি টকা যাত্ৰীসকলক ঘূৰাই দিছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি নিশা 9:15 কামৰূপ মহানগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কল্পনা ডেকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ পুনৰ প্ৰচাৰ কৰা হ'ব। বিয়লি 3:05 প্ৰচাৰিত এই সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কামৰূপ মহানগৰৰ সংবাদদাতা হেমন্ত বৰাই। প্ৰধানমন্ত্ৰীৰ সমাগত অসম ভ্ৰমণৰ সময়ত নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থটো গোটৰ আধাৰশিলা স্থাপন কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি মন্ত্ৰী প্ৰশান্ত ফুকন নামৰূপত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া ৰাজহুৱা সভাৰ স্থানত উপস্থিত হৈ বিভাগীয় বিষয়াসকলৰ সৈতে সামগ্ৰিক ব্যৱস্থাপনাৰ অগ্ৰগতিৰ বুজ লয়। জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষককে ধৰি জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়াসকলেও মন্ত্ৰীগৰাকীক পৰিদৰ্শনকালত সংগ দিয়ে।
নতুন দিল্লীত আজি আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় হস্তশিল্প বঁটাসমূহ প্ৰদান কৰে। হস্তকলাৰ বিভিন্ন দিশত দেখুওৱা পাৰদৰ্শিতাৰ বাবে এই বঁটা দেশৰ বিভিন্ন ৰাজ্যৰ শিল্পীসকলক প্ৰদান কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ভাৰতীয় হস্তশিল্প অত্যন্ত চহকী বুলি মত প্ৰকাশ কৰাৰ লগতে এই শিল্পসমূহে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে। অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ পৰা বাছনি লাভ কৰা হস্তশিল্পীসকলকো পুৰস্কৃত কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৰ নামেৰে নামকৰণ কৰা বিশ্ববিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ সকলো গ্ৰন্থ ডিজিটাইজেচন কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে। এই গ্ৰন্থাগাৰত সংৰক্ষিত কৃষ্ণকান্ত সন্দিকৰ নিজস্ব সংগ্ৰহৰ ইটালিয়ান, স্পেনিছ, জাৰ্মান, লাটিন, ফ্ৰান্সকে ধৰি কমেও 11টা ভাষাত উপলব্ধ প্ৰায় 7,500খন গ্ৰন্থ ডিজিটাইজেচন কৰা হ'ব। বিশ্ববিদ্যালয়খনৰ গ্ৰন্থাগাৰৰ উদ্যোগত আৰম্ভ হোৱা এই প্ৰক্ৰিয়াত প্ৰথম পৰ্যায়ত সংস্কৃত ভাষাৰ বিভিন্ন গ্ৰন্থক সামৰি লোৱা হ'ব। এই পদক্ষেপ সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্ত আৰু গ্ৰন্থাগাৰিক ডঃ প্ৰশান্ত কুমাৰ ডেকাই কৃষ্ণকান্ত সন্দিকৈদেৱৰ মূল্যৱান সংগ্ৰহসমূহ ডিজিটাইজেচন কৰাটো প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে। এই পদক্ষেপৰ জৰিয়তে পণ্ডিত সন্দিকৈৰ মহান আদৰ্শ, তেওঁৰ জীৱন আৰু কৰ্ম তথা পণ্ডিতগৰাকীৰ সংগ্ৰহৰ ভিন্ন ৰুচি আৰু ভিন্ন ভাষাৰ গ্ৰন্থসমূহৰ বিষয়ে ভৱিষ্যৎ প্ৰজন্মই বিস্তৃত আভাস পোৱাৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আজি গুৱাহাটীত অনুষ্ঠিত এখন চিন্তন বৈঠকত ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ আলোচনা কৰা হয়। আলোচনাৰ অন্তত বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ নেতা বসন্ত গগৈয়ে কয় যে এই প্ৰতিবেদনত টাই আহোম জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত জনগোষ্ঠীটো সামাজিক আৰু ৰাজনৈতিক দিশত কিদৰে সুৰক্ষিত হ'ব সেয়া চালি জাৰি চাবলৈ অসম চৰকাৰৰ প্ৰাক্তন মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁইক অধ্যক্ষ হিচাপে লৈ এখন 21-জনীয়া উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বজালীৰ অগ্ৰণী তথা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা 16, 17 আৰু 18 জানুৱাৰীত অনুষ্ঠিত হ'ব। সামৰণি অনুষ্ঠান নিয়াৰিকৈ সম্পন্ন কৰিবলৈ ইতিমধ্যে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক সভাপতি হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে। আলহী দল দক্ষিণ আফ্ৰিকাক শেহতীয়া এদিনীয়া শৃংখলাত পৰাজিত কৰি আত্মবিশ্বাসী হৈ থকা ভাৰতে আজি কটকৰ বাৰাবতী ষ্টেডিয়ামত দলটোৰ বিৰুদ্ধে 5খনীয়া টি20 শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। সূৰ্য কুমাৰ যাদৱে নেতৃত্ব দিবলগীয়া খেলখনত হাৰ্দিক পাণ্ডিয়া আৰু শুভমান গিলেও অংশগ্ৰহণ কৰিব বুলি যাদৱে নিশ্চিত কৰিছে। বিচিচিআই মুকলি কৰা এটা ভিডিঅ'যোগে উপ অধিনায়ক শুভমান গিলে প্ৰয়োজনীয় চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। এই শৃংখলাৰ পৰৱৰ্তী খেলখন অহা বৃহস্পতিবাৰে চণ্ডীগড়ৰ মোল্লাদপুৰত, তৃতীয়খন ধৰমশালাত, চতুৰ্থখন লক্ষ্ণৌত আৰু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অন্তিম খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহ সম্পন্ন। জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে দিল্লীত। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অন্তৰ্গত 3 লাখৰো অধিক হিতাধিকাৰীলৈ ৰাজ্যত গৃহ নিৰ্মাণৰ মঞ্জুৰি পত্ৰ। অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ ক্ষেত্ৰ কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন। আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদৰ স্মৃতিত বিশেষ অনুষ্ঠান। ইণ্ডিগো বিমান বাতিলৰ ঘটনাৰ বুজ ল'বলৈ গুৱাহাটীত কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰালয়ৰ উপসঞ্চালক বিজয় প্ৰতাপ সিং। আৰু কটকৰ বাৰাবতী ষ্টেডিয়ামত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 শৃংখলাৰ প্ৰথমখন খেল।